এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে এয়া মই জিন্তি ৰাণী ডেকা। যোৱা দুদিন ধৰি ৰাজ্যত বতৰ ফৰকাল হৈ আছে যদিও বিশখন জিলাৰ 6,17,000ৰো অধিক লোক এতিয়াও বানৰ কবলত আছে। সাম্প্ৰতিক বানত ৰাজ্যখনৰ 1,499খন গাঁৱৰ 14,739 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। জিলা প্ৰশাসনসমূহে স্থাপন কৰা 223টা আশ্ৰয় শিবিৰত 39,000ৰো অধিক লোকে আশ্ৰয় লৈ আছে। যোৱা 24 ঘণ্টাত হাইলাকান্দি, শ্ৰীভূমি, মৰিগাঁও, কাছাৰ, শোণিতপুৰ আৰু তিনিচুকীয়া জিলাত এজনকৈ লোকৰ বানৰ ফলত মৃত্যু হয়। এই সময়ছোৱাত 2,00,000ৰো অধিক পশুধনৰ ক্ষতি হৈছে। এছ ডি আৰ এফ আৰু এন ডি আৰ এফে কেইবাখনো জিলাত উদ্ধাৰ অভিযান চলাই আছে। নগৰাঞ্চলত হোৱা বানৰ ফলত কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ 15,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। প্ৰশাসনে স্থাপন কৰা 2টা আশ্ৰয় শিবিৰত 446জন লোকে আশ্ৰয় লৈ আছে। ধনশ্ৰী, পাঁচনৈ আৰু ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধি পোৱাৰ ফলত ওৰাং ৰাষ্ট্ৰীয় উদ্যান বানৰ কবলত পৰিছে। উদ্যানখনৰ প্ৰায় 40% অঞ্চল বাঢ়নী পানীয়ে বুৰাই পেলাইছে। উদ্যানখনৰ 12টা বন শিবিৰ জলমগ্ন হৈ পৰিছে। এনে প্ৰতিকূল পৰিস্থিতিৰ মাজতো বনৰীয়া জীৱ জন্তুসমূহৰ সুৰক্ষা নিশ্চিত কৰিবলৈ বন কৰ্মীসকলে নাৱেৰে কৰ্তব্য পালন কৰিবলগীয়া হৈছে। বানৰ বাবে উদ্যানখনৰ জীৱ জন্তু ওখ স্থানলৈ ঢাপলি মেলা পৰিলক্ষিত হৈছে। ডঃ ভূপেন হাজৰিকাৰ বছৰজোৰা জন্ম শতবাৰ্ষিকী উদযাপন সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত আজি দিছপুৰৰ লোকসেৱা ভৱনত কৰ্ণধাৰ সমিতিৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জন্ম শতবাৰ্ষিকী উদযাপনৰ কাৰ্যসূচী সন্দৰ্ভত বিতংভাৱে পৰ্যালোচনা কৰা হয়। বৈঠকৰ অন্তত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে ডঃ ভূপেন হাজৰিকাৰ জীৱনভিত্তিক এখন গ্ৰন্থ প্ৰকাশ কৰা হ'ব। অনুৰাধা শৰ্মা পূজাৰীয়ে লিখা এই গ্ৰন্থখন 23টা ভাষালৈ অনুবাদ কৰা হ'ব। ৰাজ্যৰ 10,00,000 পৰিয়াললৈ এই গ্ৰন্থখন প্ৰেৰণ কৰা হ'ব। ইয়াৰ লগতে দেশৰ 4,00,000তকৈও অধিক শিক্ষানুষ্ঠান পুথিভঁৰালত এই গ্ৰন্থখন ৰখা হ'ব বুলি তেওঁ কয়। 8 ছেপ্টেম্বৰত হ'বলগীয়া শতবাৰ্ষিকী অনুষ্ঠানত এই গ্ৰন্থখন মুকলি কৰা হ'ব। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ দেৱৰাজ উপাধ্যায়ে আজি কামৰূপ জিলাত উপস্থিত হৈ অহা 8 জুনত হ'বলগীয়া সংযুক্ত প্ৰতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ প্ৰস্তুতি সন্দৰ্ভত পৰ্যালোচনা সভা অনুষ্ঠিত কৰে। এই সভাত কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞাও উপস্থিত থাকে। সভাত নডেল বিষয়া হিচাপে দায়িত্বত থকা অতিৰিক্ত জিলা আয়ুক্ত গৰ্গমোহন দাসে জিলাখনত সুকলমে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে অধ্যক্ষগৰাকীক অৱগত কৰে। কামৰূপ জিলাত এই প্ৰাৰম্ভিক পৰীক্ষা 2টা কেন্দ্ৰত ক্ৰমে দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু সৰলা বিৰলা জ্ঞানজ্যোতিত অনুষ্ঠিত হ'ব। গুৱাহাটীৰ বিশিষ্ট চিকিৎসক কুন্তল গোস্বামী মেমৰিয়েল ট্ৰাষ্ট হাস্পতালৰ ন্যাসৰক্ষী পৰিষদৰ অধ্যক্ষ ডাঃ দেৱীপ্ৰসাদ গোস্বামীৰ আজি পুৱা বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত চিকিৎসকগৰাকীৰ বয়স আছিল 92 বছৰ। ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসা বিজ্ঞানৰ স্নাতক উপাধি লাভ কৰাৰ পাছত ডাঃ গোস্বামীয়ে কিছুদিন অসম চৰকাৰৰ অধীনত তেতিয়াৰ নগাপাহাৰ জিলাৰ কোহিমা আৰু মোককচাং চৰকাৰী চিকিৎসালয়ত সেৱা আগবঢ়োৱাৰ পাছত উচ্চশিক্ষা লাভৰ বাবে নতুন দিল্লী আৰু বিদেশলৈ যায়। পৰৱৰ্তী কালত তেওঁ ডাঃ আনন্দেশ্বৰ বৰঠাকুৰে প্ৰতিষ্ঠা কৰা বৰঠাকুৰ ক্লিনিকত যোগদান কৰে। ডাঃ গোস্বামীৰ উদ্যোগতে পূব গুৱাহাটীৰ প্ৰথমখন ব্যক্তিগত চিকিৎসা প্ৰতিষ্ঠান ইষ্ট এণ্ড নাৰ্ছিং হোম প্ৰতিষ্ঠা হয় আৰু কালক্ৰমত ই এখন বিশিষ্ট চিকিৎসা প্ৰতিষ্ঠানৰূপে গঢ় লৈ উঠে। অকালতে মৃত্যু ঘটা চিকিৎসক পুত্ৰ কুন্তল গোস্বামীৰ সোঁৱৰণত ডাঃ দেৱীপ্ৰসাদ গোস্বামীয়ে কুন্তল গোস্বামী মেমৰিয়েল ট্ৰাষ্ট হাস্পতাল প্ৰতিষ্ঠা কৰে। আজি আগবেলা গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত চিকিৎসকগৰাকীৰ শেষকৃত্য সম্পন্ন কৰা হয়। ডাঃ দেৱীপ্ৰসাদ গোস্বামীৰ মৃত্যুত বিভিন্ন ব্যক্তি আৰু সংগঠনে শোক কৰাৰ বাতৰি আমালৈ আহি আছে। মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে কোকৰাঝাৰৰ নিলম্বিত শিশু উন্নয়ন প্ৰকল্প বিষয়া সূৰ্য বৰুৱাৰ বিৰুদ্ধে আজি বিশেষ ন্যায়াধীশৰ আদালতত অভিযোগনামা দাখিল কৰিছে। আয়ৰ সৈতে সামঞ্জস্যহীন সম্পত্তি অৰ্জনৰ গোচৰত তদাৰকী কোষে শিশু উন্নয়ন প্ৰকল্প বৰুৱাক গ্ৰেপ্তাৰ কৰিছিল। তদাৰকী সংস্থাটোৰ তদন্তত অভিযুক্ত বৰুৱাই আয়তকৈ 465% অধিক সা সম্পত্তি অৰ্জনৰ তথ্য পোহৰলৈ আহিছে। 2014 চনৰ পৰা চৰকাৰী পদমৰ্যাদাৰ অপব্যৱহাৰেৰে আয়ৰ অসমানুপাতিক সম্পত্তি আহৰণ কৰা বৰুৱা বৰ্তমান গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁৱত পৰহিলৈৰ পৰা অসম সাহিত্য সভাৰ লেখক শিবিৰ অনুষ্ঠিত হ'ব। এই শিবিৰত ৰাজ্যৰ প্ৰায় 46গৰাকী লেখক সাহিত্যিকে অংশগ্ৰহণ কৰিব। এই সন্দৰ্ভত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক দেৱজিৎ বৰাই জনোৱা মতে উদ্বোধনী অনুষ্ঠানত নাগালেণ্ডৰ বিশিষ্ট কবি সাংবাদিক মনালিছা চাংকিজা উদ্বোধক হিচাপে আৰু অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।